নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তিম দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগিক সহযোগিতা সন্দৰ্ভত দেশখনৰ এগৰাকী মন্ত্ৰী আৰু উদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে আলোচনা। চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনা ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ বহিঃ মূল্যায়ক হিচাপে বিদ্যালয় পৰিদৰ্শন। কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা 11গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিকটাত্মীয়ক শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ ক্ষতিপূৰণৰ চেক প্ৰদান। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ আৰু আই আই টি গুৱাহাটীত মুখ্য সচিব ডঃ ৰবি এছ কোটাৰ পেন আই আই টি ৱৰ্ল্ড অৱ টেকনলজি মিট 2025 শীৰ্ষক অনুষ্ঠান উদ্বোধন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত দেশখনৰ এগৰাকী মন্ত্ৰীৰ লগতে কেইবাটাও ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে আজি দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তিম দিনা এছ এম ই আৰু ষ্টাৰ্টআপ মন্ত্ৰী অহ ইয়ংজুক সাক্ষাৎ কৰি অসম আৰু দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ষ্টাৰ্টআপসমূহৰ মাজত সহযোগিতা ৰক্ষা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে দেশখনৰ ছিলিকন ভেলী হিচাপে পৰিচিত পাংগ টেকন ভেলী ভ্ৰমণ কৰি অসম আৰু এই ভেলীৰ উদ্যোগী আৰু ষ্টাৰ্টআপৰ মাজত সহযোগিতা স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। তেওঁ লগতে দক্ষিণ কোৰিয়াৰ নবীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান জি এছ গ্ৰুপৰ উপাধ্যক্ষ য়াং হাৰুৰ সৈতে আলোচনাত মিলিত হয়। ডঃ শৰ্মাই 2030 চনৰ ভিতৰত ৰাজ্যত 3000 মেগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ লক্ষ্যৰ বিষয়ে অৱগত কৰি এই ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ সহযোগিতা কামনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ছেমি কণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভায়চিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি ইয়ংজুক সাক্ষাৎ কৰি এডভান্টেজ আছামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। ডঃ শৰ্মাই কয় যে অসমত ছেমি কণ্ডাক্টৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে এই উদ্যোগৰ অংশীদাৰসকলক ছেটেলাইট চিটি নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সহায় সমৰ্থন আগবঢ়াবলৈ চৰকাৰ বদ্ধপৰিকৰ। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে বিশ্বৰ অন্যতম বৃহৎ ছেমি কণ্ডাক্টৰ গোট এছ কে হাইনিক্সৰ উপাধ্যক্ষক সাক্ষাৎ কৰি অসমক আন্তঃৰাষ্ট্ৰীয় ছেমি কণ্ডাক্টৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে। চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃ মূল্যায়নৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আজি সফলভাৱে সম্পন্ন হয়। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি জিলাখনৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বড়োবজাৰ কস্তুৰবা বালিকা বিদ্যালয় আৰু চাৰাগাঁও মজলীয়া বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰী জিলাৰ মাজপাৰা প্ৰাথমিক বিদ্যালয় আৰু পি এম শ্ৰী বি চি মেমৰিয়েল ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচী পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনতো অংশ লয়। গুণোৎসৱত কালি 13খন জিলাৰ 5,371খন বিদ্যালয়ৰ 512,000ৰো অধিক শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হয়। এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং, বাক্সা জিলাৰ মূল্যায়ন কৰা হয়। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোড মৰিগাঁও সংযোগী পথৰ কপিলী নৈৰ ওপৰত নিৰ্মীয়মান দলঙৰ কাম কাজ পৰিদৰ্শন কৰে। তেওঁ লগতে দলংখনৰ কামসমূহ যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জাগীৰোড আৰু মৰিগাঁওবাসীৰ যাতায়াত যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 1 ফেব্ৰুৱাৰীত এই দলংখন উদ্বোধন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
এই দলংখন জাগীৰোড আৰু মৰিগাঁওবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল, কাৰণ ইয়াতে আমাৰ এখন ছিংগুল লেনৰ দলং আছিলে আৰু মানুহে বৰ কষ্ট ভুগিব লগা হৈছিলে। লগতে দেখিছো তাত মানুহ অহা যোৱা কৰাত অসুবিধা হয়, ইফালে যদি এখন গাড়ী যায় সিফালৰ গাড়ীখিনি ৰৈ দিব লাগে। গতিকে বহুদিনীয়া সমস্যা এটা সমাধান হবলৈ গৈ আছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলো, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু 1 তাৰিখে এই দলংখন ৰাইজৰ কাৰণে তেখেতে মুকলি কৰিব।
ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ মাই ভাৰত নেহৰু যুৱ কেন্দ্ৰ সংগঠনে সমগ্ৰ দেশতে যোৱা 17 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত গুৱাহাটী মহানগৰৰ বিস্তৃত এলেকাত পথ সুৰক্ষাৰ বিষয়ে এলানি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উদ্দেশ্যে 5 শতাধিক স্বেচ্ছাসেৱক, এন চি চি কেডেট আৰু ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱকসকলে হাতে হাতে বেনাৰ প্ৰচাৰ পুস্তিকা হাতত লৈ আকৰ্ষণীয় বাতৰ নাটৰ জৰিয়তে পথচাৰী, যান বাহনৰ চালক, ৰিক্সা চালক, অটো চালক, মটৰচাইকেল আৰোহী তথা যাত্ৰীসকলোকে যান বাহন আইনৰ সুৰক্ষা, আইনৰ বিভিন্ন দিশ, পথ সুৰক্ষা, নিয়ন্ত্ৰিত গতিত যান বাহন চলোৱা, দুচকীয়া বাহনৰ আৰোহীয়ে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহন চালক আৰু যাত্ৰীয়ে ছিট বেল্ট ব্যৱহাৰ কৰা আদি পথ সুৰক্ষা বিষয়ত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা 11 ঠিকাভিত্তিক শিক্ষকৰ নিকটাত্মীয়ক আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ক্ষতিপূৰণৰ চেক প্ৰদান কৰে। গুৱাহাটীৰ সমগ্ৰ শিক্ষা কাৰ্যালয়ত শিক্ষামন্ত্ৰীগৰাকীয়ে ঠিকাভিত্তিক শিক্ষকৰ পৰিয়াললৈ 5,00,000 টকাৰ একালীন সাহায্য প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপ সন্দৰ্ভত ডাঃ ৰণোজ পেগুৱে সাংবাদিকৰ আগত এনেদৰে কয়।
তেওঁলোকক নিয়ে ৰেগুলাৰাইজেশ্যন, অৰ্থাৎ 60 বছৰ বয়সলৈকে চাকৰিৰ নিশ্চিতি প্ৰদান কৰা হৈছিল আৰু তাৰ লগতে তেওঁলোকৰ বাবে যদি কোনো অপঘাত মৃত্যু হয় বা তেওঁলোক যি কাৰণতেই নহওক কিয় চাকৰি কৰি থকা সময়তে যদি কোনো শিক্ষকৰ মৃত্যু হয় তেনেহ'লে তেওঁলোকৰ লগত এটা এগ্ৰিমেণ্ট আছিলে যে তেওঁলোকে 5,00,000 টকাৰ এককালীন সাহায্য লাভ কৰিব। আমি যোৱা সময়খিনিত আমাৰ প্ৰায় 300 শিক্ষক শিক্ষয়িত্ৰী তেওঁলোক আমাৰ মাজৰ পৰা হেৰাই গৈছে, কিন্তু আমি বিভিন্ন কাৰণত তেতিয়া সময়মতে লগে লগে মৃত্যুৰ পাছতে আমি এই 5,00,000 টকাৰ এক্সিকিউচিয়ে দিব পৰা নাছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত এইখন চৰকাৰ গঠন হোৱাৰ পাছত আমি তৎপৰতাৰে 297 শিক্ষকলৈ এককালীন সাহায্য আমি মুকলি কৰি দিছো।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। সেই অনুসৰি অহা 6 মাৰ্চৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আৰু 29 মাৰ্চত অন্ত পৰিব। পুৱাৰ ভাগত 9 বজাৰ পৰা দিনৰ 12 বজালৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে পিছবেলা 30 আৰু 50 নম্বৰ প্ৰশ্নকাকতৰ বাবে দিনৰ 1:30 বজাৰ পৰা বিয়লি 3:30 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ অনলাইন প্ৰ পত্ৰ পূৰণৰ বাবে কাইলৈৰ পৰা 30 জানুৱাৰীলৈ সংশ্লিষ্ট পৰ্টেল পুনৰ মুকলি কৰিব। পৰিষদে আজি এখন জাননীযোগে সকলো শিক্ষানুষ্ঠানৰ মুৰববীসকলক অনলাইন প্ৰ পত্ৰ পূৰণ প্ৰক্ৰিয়া 30 জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। পৰৱৰ্তী সময়ত এই সময়সীমা কোনো কাৰণতে বৃদ্ধি কৰা নহয় বুলিও পৰিষদে নিৰ্দেশটোত স্পষ্ট কৰি দিছে। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনী আৰু বিলাসীপাৰা আৰক্ষীয়ে ধুবুৰী জিলাৰ বিলাসীপাৰাত যুটীয়া অভিযান চলাই জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আজি পুনৰ এজন লোকক আটক কৰে। ধৃত লোকজন বিলাসীপাৰাৰ চিনামাৰী গাঁৱৰ আজিবুৰ ৰহমান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোকজনৰ পৰা কেতবোৰ আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে। পাছত অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে লোকজনক গুৱাহাটীলৈ লৈ আহে। ৰাজ্যত জেহাদী কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অসম আৰক্ষীৰ প্ৰঘাত অভিযানৰ অধীনত এই পৰ্যন্ত এজন বাংলাদেশী নাগৰিককে ধৰি 14 লোকক আটক কৰা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দক্ষিণ হালমাৰা মানকাছাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি হাতশিঙিমাৰীত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত কিদৰে সহায় কৰিব সেই সন্দৰ্ভত এটা মক ড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰে। ইয়াৰ জৰিয়তে ভূমিকম্প আৰু অগ্নিকাণ্ডত আহত হোৱা লোকসকলক উদ্ধাৰ কৰা তথা দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ ব্যৱস্থা লোৱাৰ আখৰা কৰা হয়। এই কাৰ্যসূচীত জিলাখনৰ অতিৰিক্ত আয়ুক্ত ৰাহুল দলৈৰ উপৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ সোণাৰীত ন্যায়িক আদালতৰ চৌহদত আজি দিনৰ প্ৰায় 2 বজাত বিস্ফোৰণৰ শব্দই অঞ্চলবাসীক আতংকিত কৰি তোলে। চৌহদৰ ভিতৰতে আদালতৰ কিছু অপ্ৰয়োজনীয় কাগজ পত্ৰৰ লগতে অন্যান্য সামগ্ৰী জ্বলাই থকাৰ সময়ত প্ৰচণ্ড শব্দই সমগ্ৰ অঞ্চলটো কঁপাই তোলে। পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। প্ৰত্যক্ষদৰ্শীয়ে জুই জ্বলোৱা স্থানত কোনো বিস্ফোৰক সামগ্ৰী থকা বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও এতিয়ালৈকে এই সন্দৰ্ভত সবিশেষ তথ্য পোৱা হোৱা নাই। ঘটনাটোত আহত হোৱা এজন লোকক নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে উৎপাদনশীলতা বৃদ্ধি আৰু উত্তৰ পূব ভাৰতত ভূমি অৱক্ষয় ৰোধ কৰাৰ বাবে বহনক্ষম ভূমি ব্যৱস্থাপনা শীৰ্ষক এটা আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ তথা কৰ্মশালা অনুষ্ঠিত হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ ডেৰাডুনত অৱস্থিত বহনক্ষম ভূমি ব্যৱস্থাপনা উৎকৃষ্টতা কেন্দ্ৰৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই কৰ্মশালাখন কেন্দ্ৰটোৰ সঞ্চালক ডঃ বিনয় কুমাৰে ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। ভাষণ প্ৰসংগত সঞ্চালকগৰাকীয়ে সুন্দৰ ভৱিষ্যতৰ বাবে ভূমিৰ অৱক্ষয় ৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, বিজ্ঞানী, কৃষি আৰু উদ্যানশস্য উন্নয়ন বিষয়া, সংশ্লিষ্ট ক্ষেত্ৰ বিশেষজ্ঞ আৰু ক্ষেত্ৰ বিষয়াসকলে কৰ্মশালাখনত অংশগ্ৰহণ কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি পেন IIT ৱৰ্ল্ড অৱ টেকনলজি মিট 2025 শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হৈছে। ইনষ্টিটিউটটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় এই সন্মিলনখন আজি পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি এছ কোটাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্য সচিবগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত জাতি নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে আই আই টি গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানসমূহে দেশৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালে তেওঁৰ ভাষণত অতিথি আৰু প্ৰতিনিধিসকলক এই অনুষ্ঠানলৈ আদৰণি জনাই কয় যে এই পেন আই আই টি শীৰ্ষক অনুষ্ঠানে উদ্ভাৱন আৰু সামাজিক প্ৰভাৱৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। অধ্যাপকগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱন প্ৰতিষ্ঠান নামৰ অভিলাষী পদক্ষেপৰ বিষয়ে পৰিচয় কৰাই দিয়ে। অনুষ্ঠানত জল, স্বাস্থ্য, শক্তি, শিক্ষা, জীৱিকা আৰু বহন ক্ষমতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি গ্ৰামাঞ্চলৰ বিকাশত প্ৰযুক্তিৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
ধন্যবাদ পৰিস্মিতা। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত বিশ্বাস আৰু সংস্কৃতিৰ মহাকুম্ভ মেলাৰ বাকৰি আজি অসমৰ 4-14 প্ৰসংগৰে মুখৰিত হৈ পৰে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত কুম্ভমেলালৈ যোৱা সত্ৰাধিকাৰ তথা গায়ন বায়নৰ দলটোৱে হৰি নামেৰে কুম্ভমেলাস্থলী মুখৰ কৰি তোলে। কুম্ভমেলাস্থলীত সত্ৰৰ আৰ্হিত নামঘৰ প্ৰতিষ্ঠা কৰা হয়। গুৰু আসন প্ৰতিষ্ঠাৰ লগতে মেলাস্থলীত ভাগৱত পাঠ আৰু ইয়াৰ ব্যাখ্যাও বৰ্ণনা কৰা হয়। এই সম্পৰ্কে আমাক অধিক তথ্য জনাইছে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে।
বৰ্তমান আমাৰ পুৱাৰ ভাগতে গুৰু আসনৰ কৰ্মখিনি হৈ গৈছে। ভাত প্ৰসংগৰ পিছতে ভাগৱত আৰম্ভ হৈছে আৰু ভাগৱতৰ লগে লগে আমি অখণ্ডভাৱে হ'ব সাতদিনীয়া অখণ্ড ভাগৱতৰ কাৰ্যসূচী ৰূপায়িত হৈ থাকিব। ৰাজনীতিক ক্ষেত্ৰত প্ৰয়াগৰাজৰ যি ভূমি তাত আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনেও তাৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰি ৰাখিছে আৰু বিশেষকৈ এই কাৰ্যসূচী এটা সুন্দৰৰূপে আৰম্ভ হৈছে আমাৰ প্ৰথমবাৰৰ কাৰণে, যিহেতু আমি প্ৰয়াগৰাজত এই কাৰ্যসূচী কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমি সকলোৱে ধন্য, আমি আশা ৰাখিছোঁ সকলোৱে আহক, অসমৰ যিসকল ইয়াত আছে সকলোৱে আহি অন্ততঃ নামঘৰত সেৱা দি ধৰক আৰু গংগাৰ পাৰত এক নৈমিষাৰণ্যৰ সৃষ্টি হৈছে বুলি অনুভৱ হৈছে।
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তী হাৱাৰ গাঁৱত অৱস্থিত নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ নতুন স্থায়ী চৌহদৰ লগতে ছাত্ৰাবাস ইৰাকদা ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত শ্ৰীবড়োৱে বিদ্যালয়খনে বিটিচিৰ লগতে উত্তৰ পূবৰ বাবে যথেষ্ট সংখ্যক সেনা বিষয়া সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত সাংসদ জয়ন্ত বসুমতাৰী, বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰীকে ধৰি স্কুল পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। শিৱসাগৰ জিলাৰ নামটিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ আজি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই যুৱ মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে। যুৱ মহোৎসৱৰ অংশ হিচাপে কালি প্ৰতিনিধি শিবিৰ উদ্বোধন কৰাৰ পাছত আজি পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। সমাগত গণৰাজ্য দিৱস উপলক্ষে তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজি এটা ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এই হস্তনিৰ্মিত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানতে দেশপ্ৰেমমূলক সংগীত প্ৰচাৰৰ বাবে এখন ভ্ৰাম্যমান বাহন মুকলি কৰা হয়। জিলা আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী আৰু পৌৰপতি বাণীকান্ত বসুমতাৰীয়ে বাহনখন মুকলি কৰে। অনুষ্ঠানত জিলাখনৰ সহকাৰী আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, পৌৰসভাৰ উপাধ্যক্ষৰ লগতে ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় বৃহৎ সাংগঠনিক কাৰ্যসূচী সাধাৰণ সভাৰ ব্যাপক প্ৰস্তুতি চলিছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত জিলাখনত চলিত মাহৰ 27 আৰু 28 তাৰিখে এই সাধাৰণ সভা অনুষ্ঠিত হ'ব। সভাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধি আৰু অতিথিসকলক অসমীয়া জলপানৰ সোৱাদ দিয়াৰ বাবে শিৱসাগৰবাসী মহিলাসকল দিনে নিশাই ব্যস্ত হৈ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তিম দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগিক সহযোগিতা সন্দৰ্ভত দেশখনৰ এগৰাকী মন্ত্ৰী আৰু উদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে আলোচনা। চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনা ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ বহি মূল্যায়ক হিচাপে বিদ্যালয় পৰিদৰ্শন। কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা 11 ঠিকাভিত্তিক শিক্ষকৰ নিকটাত্মীয়ক শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ ক্ষতিপূৰণৰ চেক প্ৰদান। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ। আৰু আই আই টি গুৱাহাটীত মুখ্য সচিব ডঃ ৰবি এছ কোটাৰ পেন আই আই টি ৱৰ্ল্ড অব টেকনলজি মিট 2025 শীৰ্ষক অনুষ্ঠান উদ্বোধন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10